যিচয়া 22 অধ্যায়। জিৰচালেমৰ ক্ষমা কৰিব নোৱাৰা পাপ। উপত্যকাৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা? কোলাহলপূৰ্ণ নগৰ, সেই উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মিতৰবোৰ তৰোৱালেৰে হত হোৱা নাই, আৰু তেওঁলোক যুদ্ধটো মৰা নাই। তোমালোকৰ শাসনকৰ্তাসকল একেলগে পলাই গ'ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ'ল। তেওঁলোকক সকলোকে বন্দী কৰা হ'ল, তেওঁলোকে দূৰলৈ পলাইছিল। সেইবাবে মই ক'লো, মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম। মোৰ লোকসকল জিয়াৰীৰ সৰ্বনাশৰ বাবে মোক সান্ত্বনা দিবলৈ চেষ্টা নকৰিবা, কিয়নো বাহিনীসকলৰ প্ৰভু জিহুৱাৰ বাবে ইয়াত এটা বিক্ষোভ পদ্মদলিত কৰা দিন উপস্থিত হৈছে। দৰ্শনৰ উপত্যকাত দেৱালবোৰ ভঙা হৈছে, আৰু আতাহ পৰাৰ শব্দ পৰ্বতলৈকে গৈছে। এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তীৰ্ণলৈ গৈছে, আৰু কি ঢাল খুজিছে। তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ'ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল'ব। তেওঁ যিহুদাৰ সুৰক্ষা আঁতৰালে, আৰু সেইদিনা তোমালোক জংঘলৰ ৰাজপ্ৰসাদত থকা অস্ত্ৰ শস্ত্ৰ দেখিছিলা। তোমালোক দাউদৰ নগৰৰ বিচ্ছেদ দেখিলা, সেইবোৰ অনেক আছিল, আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা। তোমালোকে জিৰচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা। তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা, কিন্তু যিজনে বহুদিন আগতে এই পৰিকল্পনা কৰিছিল সেইজনলৈ তোমালোকে দৃষ্টি নকৰিলা। সেইদিনা বাহিনীসকলৰ প্ৰভু জিহুৱাই কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল, কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ চাগ বলি, মাংস ভোজন আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল। আহা, আমি ভোজন পান কৰোঁ হওক, কিয়নো কাইলৈ আমি মৰিম। মই শুনা বাহিনীসকলৰ জিহুৱাৰ দ্বাৰাই কোৱা কথা এই, তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ'ব, এনেকি তোমালোকে মৰিলেও নহ'ব। এইয়ে বাহিনীসকলৰ জিহুৱা প্ৰভুৰ কোৱা কথা। বাহিনীসকলৰ জিহুৱা প্ৰভুৱে এইদৰে কৈছে, চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা, ইয়াত তোমাৰ কি আছে আৰু তুমি কোন যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খান্দিলা? সিও নিজৰ বাবে এটা মৈদাম খান্দিলে, নিজৰ বাবে শিলত এটা বিশ্ৰাম স্থান খুদিত কৰিলে। চোৱা, জিহুৱাই তোমাক দলিয়াই পেলাব, পৰাক্ৰমীজন তললৈ দলিয়াই পেলাব। তেওঁ তোমাক দুৰ্লভভাৱে হাতেৰে মুচৰিব, তেওঁ নিশ্চয়কৈ তোমাক গোল গোলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব। তোমাৰ প্ৰভুৰ বংশক লাজ দিয়াজন যি তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব। মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম, তোমাক তলত পেলাই দিয়া হ'ব। সেইদিনা অহা সময়ত মই মোৰ দাস হিলকিয়াৰ পুত্ৰ ইলিয়াকিমক মাতিম, মই তোমাৰ ৰাজবস্ত্ৰ আৰু তোমাৰ টঙালী তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁৰ জিৰচালেম নিবাসীসকলৰ আৰু যিহুদা বংশৰ পিতৃস্বৰূপ হ'ব, মই দাউদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম, তাতে তেওঁ খুলিব আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব আৰু কোনেও নুখুলিব। মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম, আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ'ব। তেওঁ পিতৃবংশৰ সকলো গৌৰৱ, সন্তানসকল আৰু বংশধৰ প্ৰতিটো সৰু পাত্ৰ আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আঁৰি থ'ব। সেইদিনা বাহিনীসকলৰ জিহুৱাই কৰা ঘোষণা এই দৃহ স্থানত মৰা খুঁটিটো খহি পৰিব, বিচ্ছিন্ন হ'ব, পতিত হ'ব আৰু তাৰ ওপৰত আঁৰি থোৱা ভাৰ বিচ্ছিন্ন হ'ব, কিয়নো জিহুৱাই এই কথা কলে।